কলিতা, আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহ্বান জনায়। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰিছে। কালি বিধানসভা অধিৱেশনৰ 8ম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী, মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হৈছে। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা ভগৱানকেই 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এইকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ ভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজি এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰ আৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
আজি প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আন ঠাইৰ লগতে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ৰামৰায়কুটি সত্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠান। ৰামৰায়কুটি সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত চিলাৰায় আৰু আই ভুৱনেশ্বৰী বিবাহ সম্পন্ন হৈছিল, যাৰ বাবে চিলাৰৰ ভাতৃ কোচ ৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ হিচাপে আগবঢ়াইছিল এখন পিতলৰ ৰথ। প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰাম ৰথযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকূটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱসকলে কীৰ্তন ঘৰত সাতবাৰ প্ৰদক্ষিণ কৰিব। আজিৰ এই ৰথযাত্ৰা অনুষ্ঠানৰ অসমৰ লগতে পশ্চিমবংগৰ পৰাও লক্ষাধিক লোকৰ আগমন ঘটিব। ৰথযাত্ৰা অনুষ্ঠান উপলক্ষে ভক্তসকলে হাতে হাতে কঢ়িয়াই অনা মৌগাত।
ডিব্ৰুগড়ৰ খনিকৰত আজি প্ৰভু জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হ'ব আৰু কাছাৰবাৰীত থকা আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ধুবুৰী জিলাৰ তামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। BTD কোকৰাঝাৰ আৰু ধুবুৰী সীমান্তৱৰ্তী ওজানপেলা গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীৰ খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু পৰিমাণৰ কৃষিভূমিৰ লগতে 3-4 বিঘা চেগুনৰ বাগান নদীত বুকুত জাহ গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।